قالت فذلكن الذي لمتنني فيه ولقد راودته عن نفسه فاستعصم ولئن لم يفعل ما آمره ليسجنن وليكونا من الصاغرين.
মহিলা গৰাকীয়ে ক'লে, তেওঁই হৈছে সেই ব্যক্তি যাৰ বিষয়ে তোমালোকে মোক নিন্দা কৰিছিলা। ময়েই তেওঁৰ পৰা অসৎকৰ্ম কামনা কৰিছিলোঁ, কিন্তু তেওঁ নিজকে পবিত্ৰ ৰাখিছে আৰু মই তেওঁক যি আদেশ কৰিছোঁ সেইটো যদি তেওঁ পালন নকৰে তেন্তে তেওঁ অৱশ্যে কাৰাৰুদ্ধ হ'ব আৰু নিশ্চয় তেওঁ অপদস্থসকলৰ অন্তৰ্ভুক্ত হ'ব।